এয়া আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী আই অ' চি এল, বি পি চি এল আৰু এইচ পি চি এলে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, এল পি জি বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত তিনিদিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষা খণ্ডৰ কাৰচুৱাবুৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰিৰ পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। দক্ষিণ হালমাৰা মানকচৰ জিলাৰ বৰাইল আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে আজি অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়াই জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।